বাতৰি পঢ়িছো সংগীতা শৰ্মাই। সমগ্ৰ দেশতে আজি 78 সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 140 কোটি ভাৰতীয়ৰ অৱদানেৰে 2047 চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ জীৱন ধাৰণ সুগম কৰাৰ বাবে চৰকাৰ আৰু ৰাজহুৱা প্ৰতিনিধিসকলক প্ৰতিটো ক্ষেত্ৰতে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহান জনাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আৰু খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত 10 বছৰত ৰাজ্যখনৰ 80 লাখতকৈও অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু 2047 চনৰ ভিতৰত অসম এখন পূৰ্ণ বিকশিত ৰাজ্যত পৰিণত হ'ব বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ বাবে দেশবাসীয়ে একতা আৰু ত্যাগেৰে কৰা সংগ্ৰাম আৰু সংকল্পৰ দৰেই আজি 140 কোটি দেশবাসীয়েও সেৱা আগবঢ়ালে 2047 চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ৰাষ্ট্ৰ প্ৰথম নীতিৰ আধাৰত বিকাশৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত গোলকীয় নেতৃত্ব প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উনুকিয়াই কয় যে দেশে অৰ্ধপৰিবাহী সামগ্ৰীৰ ক্ষেত্ৰত আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে প্ৰযুক্তিগত উপলভ্যতা উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে নিৰ্মাণ, গেমিং আৰু ডিজাইনিঙকে ধৰি প্ৰায় সকলো খণ্ডতে ন ন উদ্ভাৱনৰ জৰিয়তে ভাৰতক বিশ্ব নেতৃত্ব হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ক পুনৰুজ্জীৱিত কৰি তোলাৰ বিষয়ে আলোকপাত কৰি কয় যে উচ্চ শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰ হিচাপে দেশক সমগ্ৰ বিশ্বৰে শিক্ষাৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশখনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত অৱগত। তেওঁ আশা কৰে যে অচিৰেই দেশখনলৈ শান্তি ঘূৰি আহিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয়সকলে চুবুৰীয়া ৰাষ্ট্ৰখনৰ হিন্দু আৰু সংখ্যালঘুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত চিন্তিত হৈ আছে। তেওঁ লগতে কয় যে ভাৰতে সদায় চুবুৰীয়া দেশসমূহৰ সমৃদ্ধি আৰু শান্তি বৰ্তি থকাটো বিচাৰে। তেওঁ লগতে ৰাজনৈতিক দলসমূহক ভাৰতৰ উন্নয়নৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে এখন দেশ এটা নিৰ্বাচনৰ ক্ষেত্ৰত সহমত পোষণৰ বাবে আহান জনায়। শ্ৰীমোদীয়ে কয় যে চৰকাৰে ফৌজদাৰী আইনৰ সংস্কাৰ সাধন কৰিছে। তেওঁ কয় যে এই নতুন আইন জনসাধাৰণৰ শাস্তিৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ জীৱন নিৰ্বাহ সুগম কৰাৰ বাবে চৰকাৰ আৰু ৰাজহুৱা প্ৰতিনিধিসকলক প্ৰতিটো ক্ষেত্ৰতে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহান জনাইছে। তেওঁ কয় যে জনসাধাৰণৰ জীৱনত চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। 1500ৰো অধিক আইন বাতিল কৰা হৈছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আধুনিক আন্তঃগাঁথনি আৰু জীৱন ধাৰণৰ মান সহজ কৰি তোলা দেশৰ এই দুটা দিশৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰত্যেকৰে জীৱন সুচল কৰি তোলা আৰু আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত শ্ৰীমোদীয়ে কয় যে মাতৃত্বকালীন ছুটী কৰ্মৰত মহিলাৰ ক্ষেত্ৰত 12 সপ্তাহৰ পৰা 26 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে সুগম্য ভাৰত অভিযানৰ অধীনত দিব্যাংগসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে তৃতীয় লিংগৰ লোকসকলে যাতে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবেও চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত শ্ৰীমোদীয়ে কয় যে দেশ আত্মনিৰ্ভৰশীল হৈ উঠিছে আৰু প্ৰতিৰক্ষা অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে আজি এটা সুকীয়া পৰিচয় লাভ কৰিছে। প্ৰতিৰক্ষা সামগ্ৰীৰ মূল কেন্দ্ৰ হিচাপে ভাৰত উদ্ভাসিত হৈ উঠাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ ভালেমান বৃহৎ কোম্পানী আৰু বিনিয়োগকাৰীয়ে আজি ভাৰতত বিনিয়োগ কৰিবলৈ বিচাৰিছে। তেওঁ ইয়াক এটা সোণালী সুযোগ বুলি অভিহিত কৰি কয় যে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক স্বচ্ছ নীতি প্ৰৱৰ্তন আৰু সুপ্ৰশাসনৰ নিশ্চয়তা, আইন আৰু শান্তি শৃংখলা বৰ্তাই ৰখাটো সুনিশ্চিত কৰিব লাগিব। তেওঁ কয় যে বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ বাবে ৰাজ্যসমূহৰ মাজত প্ৰতিযোগিতা হোৱা উচিত আৰু গোলকীয় চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ নীতিসমূহ পৰিৱৰ্তন কৰা উচিত। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতৰ উন্নয়নে কোনো দেশৰ প্ৰতি ভাবুকি কঢ়িয়াই নানে। তেওঁ কয় যে দেশৰ সুৰক্ষাৰ দিশত বাহিৰৰ আৰু ভিতৰৰ অপশক্তিয়ে ভালেমান প্ৰত্যাহান কঢ়িয়াই আনিছে আৰু এনেধৰণৰ প্ৰত্যাহান বৃদ্ধি হৈ আছে। ভাৰতৰ উন্নয়নক লৈ বিশ্ব চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে অনাগত 5 বছৰত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা অতিৰিক্ত 75,000লৈ বৃদ্ধি কৰা হ'ব। তেওঁ অনাগত দহটা বছৰত এই সংখ্যা প্ৰায় এক লাখলৈ বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে চিকিৎসাৰ পাঠ্যক্ৰম অধ্যয়নৰ বাবে বিদেশলৈ যায় আৰু কেইবালাখ টকাও খৰচ কৰিবলগীয়া হয়। বিগত দহ বছৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এনেধৰণৰ প্ৰয়াসে যুৱচামৰ মাজত আম্মবিশ্বাস বৃদ্ধি কৰিছে আৰু তেওঁলোক বৰ্তমান অধিক সফলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে পেৰিছ অলিম্পিকত ভাগ লোৱা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে পেৰা অলিম্পিকত ভাগ লোৱাৰ বাবে অনাগত কেইটামান দিনত পেৰিছলৈ বুলি ভাৰতৰ এটা বৃহৎ দল ৰাওনা হ'ব। তেওঁ খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে 2036 চনত অলিম্পিক ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে ভাৰতে সপোন দেখিছে আৰু ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলিও উল্লেখ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে দেশৰ পাঁচখন দ্ৰুত গতিত বিকশিত হোৱা ৰাজ্যৰ ভিতৰত অসম অন্যতম। দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো অসম এখন আগশাৰীৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি তেওঁ কয়। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিগত দহ বছৰত ৰাজ্যখনৰ 80 লাখতকৈও অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে আৰু 2047 চনৰ ভিতৰত অসম এখন পূৰ্ণ বিকশিত ৰাজ্যত পৰিণত হ'ব বুলিও তেওঁ কয়। শ্ৰীশৰ্মাৰ লগতে তেওঁৰ ভাষণত অসমত টাটা গোটৰ জৰিয়তে অৰ্ধ পৰিবাহী চিপছ উৎপাদন প্ৰকল্পৰ বাবে কৰা বিনিয়োগৰ বিষয়ে উল্লেখ কৰে। তেওঁ কেইদিনমানৰ পূৰ্বে ঐতিহ্যমণ্ডিত চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰি সংকটপূৰ্ণ পৰিস্থিতিত সীমান্ত সুৰক্ষা বাহিনী আৰু অসম আৰক্ষীৰ জোৱানসকলে আগবঢ়োৱা সেৱাৰ বাবে জোৱানসকললৈ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অহা 2 অক্টোবৰত ৰাজ্য চৰকাৰে ৰাইজক সেৱা প্ৰদান উন্নত কৰাৰ উদ্দেশ্যে লোকসেৱাৰ অধিকাৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি উল্লেখ কৰাৰ লগতে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ মুকলি কৰা হ'ব বুলি জনায়। কামৰূপ মহানগৰ জিলাত স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত আমাৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে কামৰূপ মহানগৰ জিলাতো উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয়। আজি পুৱা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অসম চৰকাৰৰ মুখ্য সচিব ৰবি গুটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যৰ জনসাধাৰণৰ কল্যাণৰ হকে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপসমূহ উল্লেখ কৰি কয় যে অসমে ভাৰতবৰ্ষত দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত পদক্ষেপলৈ সক্ষম হৈছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ মাৰ্চপাষ্টৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই খানাপাৰাৰ কাৰ্যসূচীৰ পিছতে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ অমৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি সকলো চৰকাৰী অৰ্ধচৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠানতো পুৱাৰ ভাগত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
ইপিনে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটীৰ চানমাইস্থিত কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবীন চন্দ্ৰ বড়োৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। সমগ্ৰ দেশতে আজি 78 সংখ্যক স্বাধীনতা দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 140 কোটি ভাৰতীয়ৰ অৱদানেৰে 2047 চনত বিকশিত ভাৰতৰ সপোন বাস্তৱত পৰিণত হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ জীৱন ধাৰণ সুগম কৰাৰ বাবে চৰকাৰ আৰু ৰাজহুৱা প্ৰতিনিধিসকলক প্ৰতিটো ক্ষেত্ৰতে পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহান জনাইছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ উদ্দীপনাৰে আজি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আৰু খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত 10 বছৰত ৰাজ্যখনৰ 80 লাখতকৈও অধিক লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি প্ৰকাশ কৰে।